এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু কণ্টেক্ট পাছত নিশাৰ আঞ্চলিক বাতৰি।
নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পৰীক্ষা পে চৰ্চা অনুষ্ঠানৰ নৱম সংস্কৰণত দেশৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰে। এইবাৰৰ সংস্কৰণত প্ৰধানমন্ত্ৰীয়ে পৰীক্ষাৰ সময়ত কিদৰে মানসিক চাপৰ পৰা মুক্ত হৈ থাকিব পাৰি সেই সন্দৰ্ভত শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে শিক্ষাৰ্থীসকলক তেওঁলোকৰ নিজস্ব শিকন পদ্ধতিৰ ওপৰত আস্থা ৰাখিবলৈ পৰামৰ্শ দি কয় যে কোনো দুজন ব্যক্তিৰ চিন্তাধাৰা কেতিয়াও একে হ'ব নোৱাৰে। তেওঁ কয় যে প্ৰতিগৰাকী শিক্ষাৰ্থীৰে পঢ়াৰ এটা নিৰ্দিষ্ট শৈলী থাকে আৰু তেওঁলোকে পৰীক্ষাৰ বাবে নিজৰ প্ৰস্তুতিৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখিব লাগে। শিক্ষাৰ্থীসকলে লগতে শিক্ষক আৰু অভিভাৱকসকলে দিয়া পৰামৰ্শসমূহ ভালদৰে অনুধাৱন কৰিব লাগে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে শিক্ষাৰ্থীসকলে অন্ধভাৱে আনক অনুকৰণ কৰাৰ পৰিৱৰ্তে নিজৰ অভিজ্ঞতা আৰু জ্ঞানেৰে যিকোনো পৰামৰ্শ গ্ৰহণ কৰিব লাগে বুলি উল্লেখ কৰে। শ্ৰীমোদীয়ে শিক্ষকসকলক প্ৰতিগৰাকী শিক্ষাৰ্থীৰ শিকন ক্ষমতা সন্দৰ্ভত সংবেদনশীল হবলৈ পৰামৰ্শ আগবঢ়ায়। পৰীক্ষা পে চৰ্চা অনুষ্ঠানত অংশ লোৱা শিক্ষাৰ্থীসকলক প্ৰধানমন্ত্ৰী মোদীয়ে অসমৰ স্বাভিমান গামোচাৰে আদৰণি জনায়। লগতে অনুষ্ঠানত অসমৰ গামোচাখন প্ৰধানমন্ত্ৰীৰ প্ৰিয় বুলি উল্লেখ কৰে। অসম আৰু উত্তৰ পূবৰ মহিলাসকলক নাৰী সবলীকৰণৰ ক্ষেত্ৰত বিশেষ উদাহৰণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰশংসা কৰে।
মানে আজ আপকা স্বাগত আপকা কিয়া ইয়ে আসামী ও গামোসা কেতে ইয়ে সবসে বড়ি চিজ হে মেরি সবসে প্রিয় চিজ হে উসকি রচনা বহুত আচ্ছি লাগতি হে। দুসরা হে ইয়ে আসাম কা ওর খাস করকে নর্থ ইস্ট কি উইমেন এম্পাওয়ারমেন্ট কা সিম্বল হে ইয়ে ঘর মে বানাতে হে আর সচমুচ মে ওয়াহা কি মাতৃশক্তি নারী শক্তি কেসে কাম করতি হে তো এক প্রকার সে মন কো বড়া আদর হোতা হে সম্মান হোতা হে তো মেরা মন কর গয়া তা ইন বচ্চো কো মে আজ আসাম কা গামোসা দুঙ্গা।
শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে গঠন কৰা ন্যায়িক আয়োগত আজি জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে সাক্ষ্য প্ৰদান কৰে। আয়োগৰ আগত সাক্ষ্য প্ৰদান কৰি সাংবাদিকেৰে সৈতে হোৱা কথা বতৰাত গৰিমা শইকীয়া গাৰ্গে কয় যে বিশেষ তদন্তকাৰী গোটৰ আগত উল্লেখ কৰা কথাখিনি ন্যায়িক আয়োগৰ আগতো উল্লেখ কৰা হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ইয়াত উপস্থিত থকা প্ৰবাসী অসমীয়া লোকসকলৰ প্ৰতি অভিযোগ উত্থাপন কৰি তেওঁ কয় যে প্ৰবাসী অসমীয়াসকলে সকলো কথা স্পষ্টকৈ কোৱা হলে বিষয়টো ইমান জটিল হৈ নপৰিলেহেঁতেন। জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত প্ৰতিজন লোকে কঠোৰ শাস্তি পাবই লাগিব বুলি তেওঁ সাংবাদিকৰ আগত মন্তব্য কৰে। অহা 9 ফেব্ৰুৱাৰীত চাহ শ্ৰমিকৰ মাটিৰ পট্টাৰ বাবে কেন্দ্ৰীয়ভাৱে পত্ৰ বিতৰণ কৰা হ'ব। সেইদিনাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দিনজয় চাহ বাগিচাৰ পৰা কেন্দ্ৰীয়ভাৱে পত্ৰ বিতৰণৰ কামৰ শুভাৰম্ভ কৰিব। ৰাজ্যৰ 836খন বাগিচাত পত্ৰ বিতৰণৰ কাম আৰম্ভ হ'ব। পট্টন পোৱা ভূমি 20 বছৰলৈ বিক্ৰী কৰিব নোৱাৰিব আৰু 20 বছৰৰ পাছত বিক্ৰী কৰিবলগীয়া হলে একেখন বাগিচাৰ শ্ৰমিককহে বিক্ৰী কৰিব পাৰিব। শিৱসাগৰত অনুষ্ঠিত ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱত আজি আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ উদ্যোগত ৰেডিঅ' সাহিত্য শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয়। ডিব্ৰুগড়ৰ আকাশবাণী আৰু দূৰদৰ্শন কেন্দ্ৰৰ অনুষ্ঠান বিভাগৰ মুৰববী লোহিত ডেকাৰ পৌৰহিত্যত অনুষ্ঠিত আলোচনা চক্ৰত অংশগ্ৰহণ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক সত্যকাম বৰঠাকুৰে কয় যে ৰেডিঅ'ৰ বাবে লিখা লেখনিসমূহ আনতকৈ সদায় পৃথক হ'ব লাগে, সেয়ে এই লেখাসমূহক ৰেডিঅ' সাহিত্য হিচাপে বিবেচনা কৰা উচিত। বিশিষ্ট সাহিত্যিক শিক্ষাবিদ কৰবী ডেকা হাজৰিকায়ো অসমীয়া আধুনিক গীতক ৰেডিঅ'ই এক বিশেষ মাত্ৰা প্ৰদান কৰা বুলি অনুষ্ঠানটোত উল্লেখ কৰে। শ্ৰীমন্ত শংকৰদেৱ বংশৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন আজিৰে পৰা 3-দিনীয়া কাৰ্যসূচীৰে জামুৰ গুৰিহাটৰ ঢলাই বিলৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লাখ লাখ ভকত বৈষ্ণৱৰ সমাগমেৰে অঞ্চলটো মুখৰ হৈ পৰিছে। অধিৱেশনস্থলীত মথুৰা পাগৰ আৰ্হিত নিৰ্মাণ কৰা মূল তোৰণ, বাৰেচহৰীয়া ভাওনাৰ মণ্ডপ, চক্ৰবেহু আৰু স্বদেশী মহিলাই দৰ্শনাৰ্থীৰ বাবে বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। অধিৱেশনত 6খন অংকীয়া ভাওনাৰো প্ৰদৰ্শন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ অধিৱেশনত অংশগ্ৰহণ কৰাৰ কথা। জিম্বাবৱেৰ হাৰাৰেত অনুষ্ঠিত 19 বছৰ অনুৰ্ধ এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি ভাৰতে ইংলেণ্ডক 1 ৰাণৰ ব্যৱধানত পৰাস্ত কৰে। ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ 50 অভাৰত 9টা উইকেট হেৰুৱাই 411 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ইংলেণ্ডে নিজৰ ইনিংছ আৰম্ভ কৰি 40 অভাৰ 2টা বলত 2টা উইকেট হেৰুৱাই 311 ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। আমাৰ নিশাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।